Good evening. Itu Akashwani Kohima Samlaga Khobor Puri Ase Mhabini Kikon. Poila headlines. Pradhan Mantri Narendra Modi Bara Rajya Sabha ke West Asia Takraf Laga Dorkar Kothahan Kuise. Nagalandu World TB Day Chin Kuise Governor Nand Kishore Yadav Bara Ulta Bhavana Khan Khatam Kuribole Binti Kuise. Pradesh Sarkar Du School Leadership Initiative Launch Kuise Aro Dimapur District Du LPG Bhag Kuria Sabule Aro Dam Bishi Kuria Namabole Committee Lagaise. Itia Pura Khobor. Pradhan Mantri Narendra Modi Bara West Asia Ilakhade Shanti Wapas Anibole Dialogue Aro Diplomacy Nimte Kuise. Rajya Sabha de West Asia de choli thakia takrav oporde kotha koigina aro itu mamla oporde Bharat laga position ke koigina Mr Modi koise Bharat tu takrav kom kurule aro Strait of Hormuz aro khulibule laga mamla uthaise Pradhan Mantri koise jitia bara takrav hoise tai Gulf desh laga leaders aro Iran Israel aro United States logote telephone de batchit kurise tai koise itu sankat para Bharat tu kom se kom asar hole mehnat jari ase
अभी तक पश्चिम एशिया में जो नुकसान हुआ है उससे रिकवर होने में भी दुनिया को बहुत समय लगेगा भारत पर इसका कम से कम दुष्प्रभाव हो इसके लिए निरंतर प्रयास किए जा रहे हैं भारत सरकार ने एक इंटर मिनिस्ट्रियल ग्रुप भी बनाया है कल ही 7 नए एम्पावर्ड ग्रुप्स का भी गठन किया गया है ये ग्रुप सप्लाई चेन पेट्रोल डीजल फर्टिलाइजर गैस महंगाई ऐसे विषयों पर त्वरित और दूरगामी रणनीति के तहत कार्रवाई करने का काम करेंगे
Pradhan Mantri Modi Kuise Sarkar Du Itu Sankat Para Short Medium Aro Long Term Asar Ge Sabo Karne Comprehensive Strategy Logote Kam Kori Ase Nagaland Aji Duniya Bhor Logote World Tuberculosis Day Du Yes We Can End TB Led By Countries Powered By People Laga Theme De Maniya De Jurise Afsar De Nagaland Governor Nand Kishore Yadav Para Dangor Jankari Somoy De Bimar Laga Lakshan Khan Chiniya Test Kori Aro Ilaj Nimde Mati Dise X te ekta message te tai manuhan ke bimar laga opore ulta jankari bhabia khan hatai dibule aro jor gurise aro bimar lagia manuhan logode morom bhavana kuria modot aro izzat dibule koise Mr Yadav koise ekta swast samaj banabole du sob laga milijuli zimmedari ase Minister for Health and Family Welfare P Paiwang Konyak aji TB mukt Bharat abhiyan 100 day campaign to World TB Day laga naam de shuru kuri dise তাই আৰু নিক্ষে বাহন বি কমিউনিটি আউটৰিচ মেহনতকে মজবুত কৰাবলৈ শুৰু কৰি দিছে কাৰ্যক্ৰমটো ডিৰেক্টৰেট অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ কহিমা বৰা ছিনিয়ৰ অফিচিয়েলছ তাতে এডিশ্যনেল ছেক্ৰেটাৰী আৰু হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ লগা প্ৰিন্সিপাল ডিৰেক্টৰ বি থাকি কিনা লৈছে তাই লগা কথাৰে মিনিষ্টাৰ কৈছে ইটো কদমটো প্ৰদেশতে টিবিকে আকৌ ভাল পৰা নিশানা কৰি কিনা টেকনলজি বৰা কুৰিয়া কাম খান দ্বাৰা হাতাই দিবলৈ ধ্যান দিয়া লগা আছে Principal Director Dr. Mereninla Senlem koise campaign laga asol maksad tu harai gene thakia sob TB cases ke khatra thakia populations laga proactive screening dwara chini pawole laga dorkar aro patient centric approach dwara TB karne muria kom kurule de dhyan dia laga ase Srimati Senlem aro nutrition modot logode TB jotonge mazbut kuribole aro systematic screening dwara notun infection rokhabole aro preventive ilaj khande jor digina koise World TB Day du Nagaland districts khan de mazbut samaj mehnat para bimari du hatai dibule hisab te manashe Kohima de district tuberculosis elimination program Kohima aro National Health Mission NHM Nagaland para ekta event rakhise jode 22 ta bosti du TB mukt panchayat initiative niche de TB free koigina badhai janaise Siha Phesa bosti du 3 sal TB free status banai rakhyanim de gold Mahatma Gandhi statue receive kurise ইভেণ্টে কথা কৈ কিনা ডেপুটি কমিশনাৰ আৰু চেয়াৰমেন ডিষ্ট্ৰিক্ট টি বি ফৰাম বি হেনক বুজেম পাৰা বস্তি খান্তে টি বি ফ্ৰী ষ্টেটাছ হাছিল কৰিবলৈ কমিটমেণ্টো জাৰি ৰাখিবৰ কাৰণে বঢ়াৱা দিছে ডিষ্ট্ৰিক্ট টি বি অফিচাৰ ডক্টৰ চিবেন দংকি থান পাৰা টি বি কে হাতাদে মিলি কিনা মেহনত কৰি আৰু সমাজ পৰা হিচা লোৱা লগা দৰকাৰে ধ্যান দি কিনা কৈছে দুচৰা একটা কাৰ্যক্ৰমতে ষ্টেট কলেজ অফ Teacher Education Kohimade Loade NHM Director Dr. Kevedui Theobara Jolti Bimar Dhuria Somoide Ilaj Aro Mazbut Para Samaj Hissa Lobole Mati Dise.
As we reach the target years for our national mission, our work is not done. We must identify early, screen all vulnerable population and general population with symptoms with latest screening technologies, ultra-portable handheld digital x-rays, and get a diagnosis with the advanced molecular technologies like CBNAT, TrueNAT, and line probe assays. Support, don't stigmatize. TB is curable. A patient needs your empathy, not distance. Complete the course.
Wokhade National TB Elimination Program du 37 achievers ke badhai janaise tade mekirang aro okhean busti khange gold tia milagina ase akashwani kohima bra apni halode khobor ani di ase taza khobor hunibo karne ami khalaga x handles air news alerts aro air_kohima de follow koribi apni han bra itu khobor du news on air app aro youtube channel air news kohima bra bi hunibole paribo welcome back apni han samlaga khobor huni ase নাগালেণ্ড চৰকাৰ আজি ডিষ্ট্ৰিক্ট স্কুল এণ্ড ছিষ্টেম লিডাৰ্ছ প্ৰফেচনেল লাৰ্ণিং কমিউনিটিটো মিলি কিনা লিডাৰশ্বিপ আৰু ইনষ্টিটিউচনেল বদলাৱ দ্বাৰা প্ৰদেশ লগা এডুকেশ্যন ছিষ্টেম মজবুত কৰিবলৈ এম দে লঞ্চ কৰি দিছে ইভেণ্টে কথা কৈ কিনা এডভাইজাৰ ফৰ স্কুল এডুকেশ্যন এণ্ড SCERT ডক্টৰ কেখ্ৰে লুলিয়ে য়মে কৈছে এটা মজবুত এডুকেশ্যন ছিষ্টেমটো স্কুল লিডাৰশ্বিপ কাৰিকুলাম আৰু এডমিনিষ্ট্ৰেশ্যন লগা তিনিটা আচল খাম্বাদে নিৰ্ভৰ কৰে তাই ইটো ফাউণ্ডেশ্যনছ খান লাগু কৰিবলৈ লগা দৰকাৰ ওপৰতে জোৰ দি কিনে কৈছে তাতে ইনফ্ৰাষ্ট্ৰাকচাৰ গেপছ কানেক্টিভিটি ইছ্যুজ আৰু মানুহ কমতি হোৱাৰ পৰা ইটো লাগু কৰিবলৈ আছাৰ কৰা নিচিনা লগা চুনৌতীখন বি কৈছে তাই চৰকাৰী স্কুলছে নাগৰিক লগা ভৰসা আৰু বনাবলৈ লগা দৰকাৰে ধ্যান দিছে আৰু কৈছে এইটো ছেক্টৰকে নতুন বনাবলৈতো এটা আচল কাম আছে ডক্টৰ য়মে আৰু টিচাৰ ট্ৰেইনিং জাৰি ৰাখিবলৈ কেপাচিটি বনাবলৈ আৰু স্কুল লিডাৰশ্বিপ আৰু এডমিনিষ্ট্ৰেশ্যন মাজতে ওচৰৰ পৰা মিলি কিনে কাম কৰি কিনে পুৰা এডুকেশ্যনেল গভৰ্ণেন্স ছিষ্টেমকে ভাল কৰিবলৈ জোৰ কৰিছে ডিমাপুৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনটো LPG আৰু দুচৰা পেট্ৰলিয়াম চামান ভাগ কৰিয়া চাবলৈ আৰু বেছি লৈ ৰাখিয়া কালা বাজাৰ কৰিয়া আৰু দাম বেছি উঠাই দিয়া চাবলৈ এটা ডিষ্ট্ৰিক্ট লেভেল কমিটি বহাই দিছে অৰ্ডাৰটো যোৱাকালি ডেপুটি কমিশ্যনাৰ তিনজুংশি চাং পাৰা ওলাই দিছে কমিটিটো এডিচনেল ডেপুটি কমিশ্যনাৰ পৰা লৈ কিনে আগে কৰিব আৰু এক্সট্ৰা এছিষ্টেণ্ট কমিশ্যনাৰ সাদাৰ পুলিচ চিভিল ছাপ্লাইজ লিগেল মেট্ৰলজি পৰা অফিচিয়েলছ খান আৰু অইল কোম্পানীজ লগা ৰিপ্ৰেজেণ্টেটিভছ খান থাকিব ইটোতো মিলি কিনে ছানবিন কৰিব আৰু নিয়ম ভাঙা খান খিলাফটো ইচেনচিয়েল কমোডিটিজ এক্ট 1955 নিচেৰে আৰু দুচৰা ঠিক কানুন হিচাপে চখ্ত কদম চলাব আৰু তাতে DC অফিচ পৰা কমাৰ্চিয়েল LPG চিলিণ্ডাৰ্ছ ভাগ কৰিয়া শুৰু কৰিবলৈ এটা চাৰ্কুলাৰ ওলাই দিছে আচল ধ্যানটো দৰকাৰ ছেক্টৰ যেনেকুৱা হস্পিটেলছ এডুকেশ্যনেল ইনষ্টিটিউচনছ হোটেলছ ৰেষ্টুৰেণ্টছ বেকাৰীজ ডায়েৰীজ আৰু ট্ৰান্সপৰ্ট লগা এষ্টাব্লিছমেণ্টছ খানগে দিব ছাপ্লাইটো পুৰণা চলা ৰেকৰ্ডছ হিচাপে হ'ব আৰু DC অফিচ দ্বাৰা অনুৰোধ কৰিয়া হিচাপে শক্তি বৰা কৰিব মকচুংদে কৰিডাং এছেম্বলি কনষ্টিটুৱেঞ্চি বাই ইলেকশ্যন লগা নমিনেশ্যন পেপাৰ স্ক্ৰুটিনিটো আজি কৰিছে CEO নাগালেণ্ডছ অফিচ পৰা এটা আপডেটে কৈছে সাতজন কেণ্ডিডেটছটো তাইখান লগা নমিনেশ্যনছ ঢালিছে আৰু চব কাগজ পত্ৰটো ঠিক থাকিয়া পাইছে আখৰী কেণ্ডিডেটছ খানটো হ'লে BJP লগা ডাউচাৰ আই ইমছেন কংগ্ৰেছ লগা টি চালক কম্বা আও NPP লগা আই আবেনজাং আৰু ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটছ ইম ডি ৱাপাং মেজৰ ৰিটায়াৰ্ড তোষী ইমচাটোবা আৰু ৱাবাং মেৰেনগে মিলাই কিনা আছে কেণ্ডিডেটছ খানটো তাইখান লগা নমিনেশ্যনছটো March 26th ৱাপাছ ওলাই ল'বলৈ পাৰিব পলিংটো April 9th ল'ব তাতে ভোটছ লগা গিনটিটো May 4th কৰিব আৰু মৌচুম জানকাৰীৰে ইণ্ডিয়া মেটেৰলজিকেল ডিপাৰ্টমেণ্ট পৰা ইটো সপ্তাহ নৰ্থ ইষ্টাৰ্ণ প্ৰদেশ খান্দে জাগা জাগাতে বৰষুণ গিৰিবলৈ কৈ কিনে আছে তাতে হাৱা মাৰিয়া আৰু আকাশ হালা কৰি কিনে বিজুলী মাৰিয়া বি থাকিব
Scattered to fairly widespread along with the thunderstorm, lightning gusts even likely over northeast and region east India during the week with possibility of heavy rainfall at isolated locations of Assam and West Bengal Sikkim today and on 27, Arunachal Pradesh, Assam, Meghalaya on 24, that is today, 27, 28 and Nagaland on 28.
Nagaland te du sob districts te borkhon hobole akha ase. Khobor cheste headlines aro ekbar janai di ase. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰা ৰাজ্যসভাগে ৱেষ্ট এছিয়াত টকৰাফ লগা দৰকাৰ কথাখন কৈছে নাগালেণ্ডো ৱৰ্ল্ড টিভি ডে চীন কৈছে গভৰ্ণৰ নন্দকিশোৰ যাদৱ পৰা উল্টা ভাৱনা খান খতম কৰিবলৈ বিন্তি কৈছে প্ৰদেশ চৰকাৰটো স্কুল লিডাৰশ্বিপ ইনিচিয়েটিভ লঞ্চ কৰিছে আৰু ডিমাপুৰ ডিষ্ট্ৰিক্টটো LPG ভাগ কৰিয়া চাবলৈ আৰু দাম বেছি কৰিয়া নামাবলৈ কমিটি লগাইছে ইটো লগতে আজি চাম লগা খবৰ ইমানতে শেষ কৰি আছে শুনি থাকিবি অহাকালি পুজোৰ 7:25 নাগামিজ খবৰ আনি দিবলৈ আছে গুড নাইট